অর্থাৎ পঞ্চম স্কন্ধ অথ নম অধ্যায় শ্রী শুক উচ অথ কচিৎ দ্বিজবরঙ্গির প্রবর সমদম তপ স্বাধ্যায়ধ্যয়ন ত্যাগ সন্তোষ তিতিক্ষা প্রশ্রয় বিদ্যান সুয়াত্ম জ্ঞানানন্দ যুক্ত আত্ম সদৃশ শ্রুতে শীলাচার রূপদার গুণা নৌ সুদর্যা অঙ্গজা বভূ মিথুনম চ জবিয়াম ভার্যায়াম যস্তু তত্র পুমাংস তম পরম ভাগবতম রাজর্ষি প্রবরম ভরতম উৎসৃষ্ট মৃগ শরীরম চরম শরীরেণ বিপ্রত্বম গতম আহু তত্রাপি স্বজন সঙ্গাচ্চ বৃষমুদ্বিজমান ভগবত কর্ম বন্ধ বিধ্বংসন শ্রবণ স্মরণ গুণ বিবরণ চলনার বিন্দ যুগলম মনসা বিদধদ আত্মন প্রতিঘাতম আশঙ্কমান ভগবদ অনুগ্রহেণ অনুস্মৃত স্ব পূর্ব জন্মাবলী আত্মান উন্মত্ত জডান্ত বধির স্বরূপেণ দর্শয়মাস লোকস্য তস্যাপি হ বা আত্মজস্য বিপ্র পুত্র স্নেহানুবদ্ধমনা আসমাবর্তনাত সংস্কারান যথোপদেশম বিদধান উপনীতস্য চ পুনঃ শৌচাশমনাদীন কর্ম নিয়মান অনভিপ্রেতান অপি সমশিক্ষয়ত অনুশিষ্টে নহি ভাব্যম পিতু পুত্রেণ ইতি সচাপি তদ উহ পিতৃ সন্নিধৌ এব অসদৃচীনমিব স্ম করোতি ছন্দাংসি অধ্যাপয়িষ্যন সহ ব্যাহৃতিভি স প্রণৌ শিরস্ত্রিপদীম সাবিত্রীম গ্রহীষ্ম বাসন্তিকান মাসান অধীয়মানম অপি অসমবেত রূপম গ্রাহ্যমাস এবং স্বতনুজ আত্মনি অনুরাগাবেশিত চিত্ত শৌচাধ্যয়ন ব্রত নিয়ম গুরু অনল শুশ্রূষণাদ্যৌপকুর্বাণ কর্মাণি অনভিযুক্তান্যপি সমনুশিষ্টেন ভাব্যম অসদাগ্রহ পুত্রমনুশাস্য স্বয়ং তাবদ অনধিগত মনোরথ কালেন অপ্রমত্তেন স্বয়ং গৃহে এব প্রমত্ত উপসংহৃত অথ জমিয়সি দ্বিজ সতি স্বগর্ভজাতম মিথুনম সপত্নিয়া উপনেশ্য স্বয়ং অনুসংস্থয়া পতিলোকম আগাত পিতরি উপরতে ভ্রাতর এনম অতত প্রভাবিদ ত্রয়াম বিদ্যায়াম এব পর্যবসিত মতয় ন পর বিদ্যায়াম জড মতিরিতি ভ্রাতু অনুশাসন নির্বন্ধাত ন্যবৃত সন্ত সচ প্রাকৃতের দ্বিপদ পশুভি উন্মত্ত জড বধির ইত্যভিভাষ্যমাণ তদা তদনুরূপাণি প্রভাসতে কর্মাণি চ স্বকার্যমাণ পরেচ্ছয়া করোতি বিষ্টিতো বেতনতো বা যাচ্ছয়া যদৃচ্ছয়া বা উপসাদিতম অল্পম বহু মিষ্টম কদন্নম বা অভ্যবহরতি পরম নেন্দ্রিয় প্রীতি নিমিত্তম নিত্য নিবৃত্ত নিমিত্ত স্বসিদ্ধ বিশুদ্ধানুভবানন্দ স্বাত্মলাভাধিগম সুখ দুঃখয়োর দ্বন্দ্ব নিমিত্তয়োর অসম্ভাবিত দেহাভিমান শীতোষ্ণ বাত বর্ষেষু বৃষ ইব অনাবৃতাঙ্গ পীন সংঘননাঙ্গ স্থন্ডিল সম্বেষণ অনুমর্দন অমজ্জন রজসা মহামণিরিব অনভিব্যক্ত ব্রহ্মবর্চসঃ कुपटावृत कटिपितेन उर्मसेना द्विजातिरिति ब्रह्म बंधुरिति संज्ञया अतज्ञ जनाव मतो विचार यदा तु परत आहारम कर्म वेतंत इहमान सौभ्रातृभिरपि केदार कर्मणि निरूपितस् तदपि करोति किंतु न सम विषम न्यून अधिकमिति भेद कण पीण्याक फलीकरण कुर्मास स्थाली पुरीषा दिन अपि अमृतवद अव्यवहारति। अथ कदाचित कश्चित वृषलपतिर भद्रकाल्यई पुरुष पशु मा लभता पत्य काम तस्य हृदय मुक्तस्य पशोः पदवीं तदनुचराः परिधावन्तो निशित समये तमसावृतायाम् अनधिगत पशव आकस्मिकेन विधिना केदारान् विरासनेन मृगवराहदिभ्य संलक्ष्यमाणम् अङ्गिरः प्रवर्षितम् अपश्यन्। अथ त एनम् अनवद्य लक्षणम् अवमृश्य भर्तृकर्म निष्पत्ति मन्यमाना बद्ध्वा रश्नया चंडिका गृहम् उपनिन्युर् मुदा विक्षित वदना। अथ पणयस्तम् स्वविधिना अविशिच्य आहतेन वाससा आच्छाद्य भूषणा लेपस्रक तिलकादिभिरुपस्कृतम् भुक्तवन्तम् धूप दीप माल्य लाज किश्लयांकुर फलोपहारो पेतया वैशस संस्थया महता गीत स्तुति मृदंग पणव घोषेण च पुरुष पशु भद्रकाल्या पुरत उपवेशयामास। अथ वृषल राज पड़ी पुरुष पशु अश्रीगाश्वेन देवीं भद्रकालीं जक्षमाण तदभिमंत्रितम् असीम अति कराल निशितम् उपाददे। इति तेषां वृषलानां रजस्तम प्रकृतिनां धन मद रज उत्सिक्त मनसां भगवत कला वीर कुलम् अदर्थीकृत्योत्पथेन स्वयं विहर्ताम् हिंसा विहाराणाम् कर्माति दारुणम् यद्ब्रह्मभूतस्य साक्षात् ब्रह्मर्षि सुतस्य निर्वैरस्य सर्वभूत सुहृद सुनायाम् अपि अनुमतम् आलम्भनम् तदुपलभ्य ब्रह्म तेजसाति दुर्विषहेण दंदह्यमानेन वपुषा सहसोच्चाट शैव देवी भद्रकाली। भृषम अमर्ष रोषावेश रभस विलसित भ्रिकुटी बिटप कुटिल द्रंष्टारुणे क्षणा टोपाति भयानक वदना हंतु कामे वेदम महाटहासम अतिशरम्भेण विमुंचति तत उत्पत्य पापीयसाम दुष्टानाम तेनैवासिनाम विवृक्ण शीर्षणाम गलात स्रवन्तम अश्रीगाश्वम अत्युष्णम सह गणेन निपीय अतिपान मद विह्वलोच्चैस्तराम स्वपार्षदै सह जगौ ननर्त च विजहार च शिरः कंदुक लीलया। एवमेव खलु महद विचाराति क्रमः कार्ष्णेन आत्मने फलति। नवा एतद् विष्णुदत्त महदद्भुतम् यद् असंभ्रम स्वशिर छेदने अपतिते अपि विमुक्त देहाद्यात्मभाव सुदृढ़ हृदय ग्रंथिना सर्व सर्व सुहृदात्मना निर्वैराणाम साक्षात भगवता अनिमिषारी बरायुधेना प्रमत्तेन तैस्तैर भावै परिरक्षमाणानां तत्पाद मूल मकुतश्चित भयमुपसृताना भागवत परमहंसाना। इति श्रीमद्भागवते महापुराणे पंचम स्कंधे जड़भरत चरितम नाम नवमोध्याय।